গীতমালা 108 অধ্যায়। সংগীত ডায়ুদৰ ৰচিত গীত। হে ঈশ্বৰ, মোৰ মন সুস্থিৰ আছে। মই গীত গাম, মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম। হে নেবল আৰু বীণা, হাৰ পোৱা, মই প্ৰভাতক জগাম। হে জিহুৱা, জাতিসমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম। কিয়নো তোমাৰ গভীৰ প্ৰেম আকাশমণ্ডলতকৈও উচ্চ, তোমাৰ বিশ্বস্ততা মেঘ পৰ্যন্ত ব্যাপ্ত। হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা, গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক। তুমি যিসকলক ভাল পোৱা তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁহাতেৰে আমাক উদ্ধাৰ কৰা আৰু মোক উত্তৰ দিয়া। ঈশ্বৰে নিজৰ পবিত্ৰতাত প্ৰতিজ্ঞা কৰিলে, মই আনন্দেৰে সৈতে শিখিম ভাগ বাতি দিম, চুকৰত উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম। গিলিয়ত মোৰেই, মনচিউ মোৰেই, ইফ্ৰইম মোৰ হিৰুৰক্ষক, যিহুদা মোৰ বিচাৰদণ্ড, মোৱাব মোৰ প্ৰক্ষালন পাত্ৰ, ইডুমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম, পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ ধ্বনি কৰিম। কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইডুমলৈকে মোক পথ দেখুৱাই লৈ যাব? হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই, আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা। শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ, কিয়নো মানুহৰ সাহায্য বৃথা। ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম, কিয়নো আমাৰ শত্ৰুবোৰক তেওঁৱেই ভৰিৰে গচকিব।